এতিয়া 11 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।
এয়া আকাশবাণী গুৱাহাটী বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি বিধানসভাৰ কাৰ্যক্ৰমণিকা দিনৰ 11 বজালৈ স্থগিত ৰখা হয়। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভাষণেৰে বিধানসভাৰ অন্তিমখন বাজেট অধিৱেশনৰ কাম কাজ আৰম্ভ হোৱাৰ সময়তে কংগ্ৰেছ, AIUDF, ৰাইজৰ দল, CPIMৰ সদস্যসকলে সদনৰ মজিয়ালৈ উঠি আহি শ্লোগান দিয়াৰ লগতে প্লে কাৰ্ড প্ৰদৰ্শন কৰে। বিৰোধী সদস্যসকলে অধ্যক্ষৰ আসনত সন্মুখত বহি ৰাজ্যপালৰ ভাষণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। এনে পৰিস্থিতিৰ প্ৰেক্ষিতত অধ্যক্ষই বিধানসভাৰ কাম কাজ 11 বজালৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে। উল্লেখযোগ্য যে 4-দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত 15 অসম বিধানসভাৰ বাজেট অধিৱেশনত কাইলৈ 2026-27 বৰ্ষৰ অন্তৱৰ্তী লেখানুদান উত্থাপন কৰা হ'ব। সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত পূৰ্ণাংগ বাজেটৰ সলনি বিত্তমন্ত্ৰী অজন্তা নেওগে লেখানুদান দাখিল কৰিব। বাজেট অধিৱেশনত পৰৱৰ্তী 3 বা 6 মাহ ৰাজ্যখন চলিবৰ বাবে প্ৰয়োজনীয় পুঁজিত মঞ্জুৰি দিয়া হ'ব। আজি বিভিন্ন বিভাগৰ প্ৰতিবেদন সংশোধনী বিধেয়ক উত্থাপন কৰা হ'ব। অসম বিধানসভাৰ কেইবামহলীয়া নতুন সচিবালয় ভৱনটো আজি উদ্বোধন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই ভৱন উদ্বোধন কৰে। অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু উপাধ্যক্ষ ডঃ নুমল মমিনৰ লগতে আন কেইবাগৰাকী নেতা উপস্থিত থাকে। সমাগত ৰাজ্য বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দলসমূহৰ মাজত নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা বৃদ্ধি পাইছে। সমান্তৰালকৈ বহু নেতা তথা সদস্য দলীয় দায়িত্বৰ পৰা অব্যাহতি লোৱাৰ লগতে আন দলতো যোগদান কৰা পৰিলক্ষিত হৈছে। অসম ৰাজ্যিক কংগ্ৰেছ দলৰ প্ৰাক্তন সভাপতি তথা জ্যেষ্ঠ নেতা ভূপেন বৰাই আজি দলটোৰ পৰা পদত্যাগ কৰে। অৱশ্যে সদ্য পদত্যাগী বৰাই কোন দলত যোগদান কৰিব সেই কথা সদৰি কৰা নাই। ইপিনে দলটোৰ বিধায়ক আব্দুল ৰচিদ মণ্ডলে আজি বিয়লি ৰাইজৰ দলত যোগদান কৰিব। কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদে কাইলৈ ৰাইজৰ দলত যোগদান কৰাৰ কথা। নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি দৰং জিলাত EVM আৰু VVPATৰ প্ৰথম স্তৰৰ পৰীক্ষাৰ দ্বিতীয় পৰ্যায় আজিৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হ'ব। জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সমীপত থকা EVM গুদামঘৰত পুৱা 9 বজাৰ পৰা সন্ধিয়া 7 বজালৈ এই পৰীক্ষণ প্ৰক্ৰিয়া চলিব। ইয়াৰ বাবে EVM গুদামঘৰত নিৰাপত্তাৰ ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰ সন্দৰ্ভত আজি কামৰূপ জিলা আৰু ছেচন আদালতত গুৰুত্বপূৰ্ণ শুনানি অনুষ্ঠিত হ'ব। গোচৰটোৰ 3জন অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামীয়ে দাখিল কৰা পৃথক পৃথক আবেদনৰ শুনানি গ্ৰহণ কৰি আদালতে আজি ৰায়দান কৰিব। উল্লেখযোগ্য যে বিশেষ তদন্তকাৰী গোটে বেংক একাউণ্ট জব্দ কৰাৰ বিৰোধিতা কৰাৰ লগতে গোচৰৰ যাৱতীয় নথি পত্ৰ লাভ নকৰা বুলি শ্যামকানু মহন্তই আদালতত আবেদন দাখিল কৰিছে। একেদৰে সিদ্ধাৰ্থ শৰ্মাই গোচৰৰ পৰা তেওঁক ৰেহাই দিয়া আৰু ছিংগাপুৰৰ আদালতৰ তথ্য প্ৰদান কৰাৰ বাবে আবেদন কৰিছে। শেখৰজ্যোতি গোস্বামীয়েও তেওঁক গোচৰটোৰ পৰা ৰেহাই দিয়াৰ বাবে আদালতত নতুনকৈ আবেদন দাখিল কৰিছে। এই আটাইকেইখন আবেদন সন্দৰ্ভত আদালতে আজি শুনানি গ্ৰহণ কৰিব। গোলাঘাটৰ অসম নাগালেণ্ড সীমান্তৰ চেইনপুৰত কালি নিৰাপত্তাৰ দায়িত্বত থকা CRPFৰ লোকৰ ওপৰত একাংশ নগা দুৰ্বৃত্তই আক্ৰমণ চলায়। সৰুপথাৰ সমজিলাৰ চেইনপুৰত বিবদমান ভূমিত পূৰ্বৰে পৰা বন্ধ হৈ থকা এটা পেট্ৰল পাম্প খোলাৰ চেষ্টা কৰাৰ সময়তে এই অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। অসমৰ ভূমিত নগা স্থাপন কৰা এই পেট্ৰল পাম্পটো দুয়োখন ৰাজ্যৰ প্ৰশাসনে বন্ধ কৰি ৰাখিছে। কালি একাংশ নগাই অনুমতি অবিহনে ডিপুটো পুনৰ আৰম্ভ কৰিব বিচৰাত CRPFে বাধা আৰোপ কৰে। নগা দলটোৱে CRPFৰ ওপৰত আক্ৰমণ চলাই পলায়নৰ চেষ্টা কৰে। মহাশিৱৰাত্ৰি উপলক্ষে কালিৰে পৰা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেৱাদিদেৱ মহাদেৱৰ আৰাধনা কৰা হৈছে। ৰাজ্যৰ বিভিন্ন স্থানৰ শিৱ মন্দিৰসমূহত আজি পুৱা ভক্তৰ দীঘলীয়া শাৰী দেখা গৈছে। শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল, তেজপুৰৰ মহাভৈৰৱ মন্দিৰ, গুৱাহাটীৰ শুক্ৰেশ্বৰ মন্দিৰ, পামহিৰ ভীমাশংকৰ মন্দিৰ, সোমনাথ মন্দিৰ, নগাঁৱৰ মৃত্যুঞ্জয় মন্দিৰ, নেঘেৰী টিঙকে ধৰি বিভিন্ন স্থানত কালিৰে পৰা যথাৰীতি নীতিৰে আছুতোষৰ আৰাধনা কৰা হৈছে। শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল প্ৰাংগণত মহাশিৱৰাত্ৰি পূজা আৰু 5-দিনীয়া মেলাৰ আয়োজন কৰা হৈছে। মহাদেৱৰ পূজা অৰ্চনাৰ বাবে শিৱদৌলত কালিৰে পৰা হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ চৌহদতো দেৱাদিদেৱ মহাদেৱৰ পূজা অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অহা 20 ফেব্ৰুৱাৰীত পুনৰ অসম ভ্ৰমণ কৰিব। শ্ৰীশ্বাহে অসম ভ্ৰমণৰ প্ৰথম দিনটোত কাছাৰ জিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ নাতানপুৰ গাঁৱত আয়োজিত ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ইয়াৰ পাছত 21 ফেব্ৰুৱাৰীত তেওঁ গুৱাহাটীৰ সৰুসজাইত CRPFৰ ৰাইজিং দিৱস কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কথা। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।